এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ভাৰত বাংলাদেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ অৱনতিৰ পৰিপ্ৰেক্ষিতত ঢাকাৰ যমুনাত থকা ভিজা কাৰ্যালয় অনিৰ্দিষ্টকাললৈ বন্ধ ঘোষণা, অসমৰ সীমান্তৱৰ্তী অঞ্চলত বিশেষ সতৰ্কতা জাৰি, অসমত পাঁচ বছৰত পথ দুৰ্ঘটনাত নিহত লোকৰ হাৰ 27.46% বৃদ্ধি, কৃষকৰ পৰা 10 লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত, প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীৰ বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন আৰু ঘন কুঁৱলীৰ বাবে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ 5খনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল পৰিত্যক্ত ঘোষণা। ভাৰত বাংলাদেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত শেহতীয়াকৈ সৃষ্টি হোৱা উদ্বেগৰ পৰিপ্ৰেক্ষিতত অসম আৰু বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলসমূহত বিশেষ সতৰ্কতা জাৰি কৰা হৈছে। প্ৰতিবেশী ৰাষ্ট্ৰখনত শেহতীয়াকৈ মৌলবাদী শক্তিৰ উত্থানৰ ফলত দুয়ো দেশৰ পাৰস্পৰিক সম্পৰ্কৰ কিছু অৱনতি ঘটিছে। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে কালি দিল্লীত থকা বাংলাদেশৰ উচ্চায়ুক্ত ৰিয়াজ হামিদুল্লাক আলোচনাৰ বাবে তলব কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে শেহতীয়াকৈ বাংলাদেশত এখন প্ৰতিবাদী সভাত বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ ঘনিষ্ঠ এজন ৰাজনৈতিক নেতাই ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলক বিচ্ছিন্ন কৰাৰ ভাবুকি দিয়াৰ পাছতে দেশখনৰ উচ্চায়ুক্তক তলব কৰা হয়। মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে ভাৰতৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টিকাৰী কেতবোৰ বিষয়ত বাংলাদেশৰ উচ্চায়ুক্তগৰাকীৰ দৃষ্টি আকৰ্ষণ কৰোৱা হয়। কেন্দ্ৰীয় চৰকাৰে বাংলাদেশত ভাৰত বিৰোধী কাৰ্যকলাপ নীৰৱ দৰ্শক হৈ সহ্য নকৰে বুলিও উচ্চায়ুক্তগৰাকীক স্পষ্ট কৰি দিয়ে। কালি বাংলাদেশৰ ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত একাংশ দুষ্কৃতিকাৰীয়ে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিপ্ৰেক্ষিতত উচ্চ আয়োগৰ নিৰাপত্তা ব্যৱস্থাও অধিক শক্তিশালী কৰা হৈছে। ইপিনে কেন্দ্ৰীয় চৰকাৰে দেশখনৰ যমুনাত থকা ভাৰতীয় ভিজা কাৰ্যালয় অনিৰ্দিষ্টকালৰ বাবে বন্ধ কৰাৰ কথা ঘোষণা কৰিছে। উল্লেখযোগ্য যে 16 ডিচেম্বৰত 1971 চনৰ বাংলাদেশ মুক্তিযুদ্ধৰ বিজয় উৎসৱ উদযাপনৰ পাছতে ভাৰতে প্ৰতিবেশী ৰাষ্ট্ৰখনৰ কেতবোৰ কুটাঘাতকাৰী শক্তিৰ কাম কাজৰ প্ৰতি লক্ষ্য ৰাখি এই কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰে। ইপিনে কাছাৰ জিলা প্ৰশাসনে জনসাধাৰণৰ সুৰক্ষা আৰু আইন শৃংখলা বৰ্তাই ৰখাৰ উদ্দেশ্যে জিলাখনৰ ভাৰত বাংলাদেশ সীমান্ত অঞ্চলত ততালিকে কাৰ্যকৰী হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। জিলাখনৰ আয়ুক্ত মৃদুল যাদৱে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত এই নিৰ্দেশ জাৰি কৰিছে। দুমাহলৈ বলবৎ হ'বলগীয়া এই নিৰ্দেশ অনুসৰি সীমান্তৰ 1 কিলোমিটাৰ এলেকাত সূৰ্যাস্তৰ পৰা সূৰ্যোদয়লৈকে জনসাধাৰণৰ আহ যাহ নিষিদ্ধ কৰা হৈছে। ইয়াৰ উপৰি বৰাক নৈৰ জলপথ আৰু নৈপৰীয়া অঞ্চলসমূহত নাও চলাচল, যাতায়াত আৰু মাছ ধৰাৰ ক্ষেত্ৰত বাধানিষেধ আৰোপ কৰা হৈছে। একেদৰে সীমামূৰীয়া 5 কিলোমিটাৰ এলেকাত নিশাৰ ভাগত চেনি, চাউল, ঘেঁহু আৰু খোৱা তেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহণতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অৱশ্যে চৰকাৰী কামত নিয়োজিত কৰ্মচাৰীসকলক এই নিষেধাজ্ঞাৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে। অসমত যোৱা 5 বছৰত পথ দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। এই সময়ছোৱাত ৰাজ্যখনত 15,306 জন লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে। ৰাজ্যসভাত কালি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই তথ্য প্ৰকাশ কৰে। কংগ্ৰেছৰ সাংসদ দিগ্বিজয় সিং আৰু ৰঞ্জিত ৰঞ্জনে উত্থাপন কৰা এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে দেশত তুলনামূলকভাৱে পথ দুৰ্ঘটনাত মৃত্যুৰ হাৰ হ্ৰাস পাইছে, কিন্তু লক্ষণীয়ভাৱে বিগত 5 বছৰত অসমত পথ দুৰ্ঘটনাত মৃত্যুৰ হাৰ 27.46% বৃদ্ধি পাইছে। সদনত দাখিল কৰা তথ্যমতে 2018 চনত দেশৰ প্ৰতি 10,000 গাড়ীৰ বিপৰীতে পথ দুৰ্ঘটনাত মৃত্যুৰ হাৰ আছিল 5.8%। 2022 চনত এই হাৰ 4.3% হ্ৰাস পায়। একেদৰে প্ৰতি 10,000 কিলোমিটাৰ পথত 2018 চনত গড় হিচাপে 254 জন লোকৰ মৃত্যু হৈছিল, কিন্তু 2022 চনত এই হাৰ 250লৈ হ্ৰাস পায়। অসম সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰদান কৰা তথ্য অনুসৰি 2020 চনত ৰাজ্যত 2,629 জন লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে। 2024 চনত এই সংখ্যা 3,351লৈ বৃদ্ধি পায়। একেদৰে 2021 চনত 3,036 জন, 2022 চনত 2,994 জন আৰু 2023 চনত 3,296 জন লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছিল। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে দেশৰ মুঠ 1,78,293 কিলোমিটাৰ পথত সমীক্ষা চলাই লাভ কৰা দুৰ্ঘটনাপ্ৰৱণ 12,289টা স্থানৰ স্বল্পম্যাদী সংস্কাৰ কৰা হৈছে। একেদৰে 5,773টা দুৰ্ঘটনাপ্ৰৱণ এলেকাৰ দীৰ্ঘম্যাদী সংস্কাৰ কৰা হৈছে। অসমত 95টা এনে দুৰ্ঘটনাপ্ৰৱণ এলেকা চিনাক্ত কৰা হৈছে। ৰাজ্য চৰকাৰে পৰৱৰ্তী বৰ্ষত কৃষকৰ পৰা 10 লাখ মেট্ৰিক টন ধান ক্ৰয় কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মৰাণত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে ধান ক্ৰয়ৰ পৰিমাণ প্ৰতি বছৰে বৃদ্ধি কৰি গৈছে। বিগত বছৰত ৰাজ্য চৰকাৰে কৃষকৰ পৰা প্ৰায় 8,50,000 মেট্ৰিক টন ধান ক্ৰয় কৰে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে চলিত বৰ্ষত কৃষকৰ সহায় হোৱাকৈ প্ৰতি কুইণ্টল ধান আৰু সৰিয়হৰ বাবে ন্যূনতম সমৰ্থন মূল্যতকৈ অতিৰিক্ত আৰ্থিক বোনাছ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। মন্ত্ৰীসভাৰ বৈঠকত প্ৰতি কুইণ্টল ধানৰ বাবে 250 টকা প্ৰতি কুইণ্টল সৰিয়হৰ বিপৰীতে 500 টকাকৈ বোনাছ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ৰাজ্যিক কেবিনেটৰ এই সিদ্ধান্তৰ ফলত প্ৰতি কুইণ্টল ধানত কৃষকে 2,550 টকা আৰু প্ৰতি কুইণ্টল সৰিয়হত 6,450 টকাকৈ লাভ কৰিব। দুদিনীয়া ভ্ৰমণসূচীৰে অহা 20 ডিচেম্বৰত অসমলৈ আহিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশ ল'ব। প্ৰধানমন্ত্ৰী মোদীয়ে 21 ডিচেম্বৰত জাতীয় জীৱন সংগ্ৰামৰ অমৰ শ্বহীদসকলৰ স্মৃতিত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰিব। তেওঁ লগতে অসম আন্দোলনত প্ৰাণাহুতি দিয়া 860গৰাকী বীৰ শ্বহীদক প্ৰণিপাত জনাই শ্বহীদবেদীত পুষ্পাঞ্জলি তৰ্পণ কৰিব। প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া বৰাগাঁৱত উপস্থিত হৈ যাৱতীয় প্ৰস্তুতি পৰ্যালোচনা কৰে। তেওঁ লগতে এই অনুষ্ঠান সাফল্যমণ্ডিত কৰাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক যাৱতীয় নিৰ্দেশ দিয়ে। শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
21 তাৰিখে ৰাতিপুৱা আমাৰ শ্বহীদ বাকৰিত আহিব, শ্বহীদ স্মাৰকত আহিব আৰু অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি সন্মান জনাব। মই আজি আহিছিলোঁ আৰু আমাৰ বিষয়াসকলো আছিলে, মন্ত্ৰীসকলো আছিলে। আমি কেনেকৈ অনুষ্ঠানটো কৰিম তাৰ বিষয়ে অলপ সম্যক আলোচনা কৰিম।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 21 ডিচেম্বৰত গুৱাহাটীৰ নৌ পৰিবহণ টাৰ্মিনেলত চৰাইদেউ জাহাজত ৰাজ্যৰ 25-30গৰাকী শিক্ষাৰ্থীৰ সৈতে পৰীক্ষা পে চৰ্চা অৰ্থাৎ পৰীক্ষা সম্পৰ্কীয় বিষয় লৈ আলোচনা কৰিব। এই অনুষ্ঠানৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক বাছনি কৰা হৈছে। এই কাৰ্যসূচীৰ বাবে নলবাৰীৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী দৃষ্টি গোস্বামীয়েও বাছনি লাভ কৰিছে। ছাত্ৰীগৰাকীয়ে এই সন্দৰ্ভত এইদৰে মনৰ ভাৱ প্ৰকাশ কৰে।
সঁচাকৈ এটা ভাল অনুভৱ, নলবাৰী জিলাখনত ইমান ছাত্ৰ ছাত্ৰীৰ মাজত যে মই বাছনি পাইছোঁ এইটো সঁচাকৈ এটা সৌভাগ্যৰ কথা। আৰু লগতে আমি আমাৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ লগত মুখামুখিকৈ কথা পাতিব পাৰিম, তেওঁক আমি লগ কৰিব পাৰিম, এইটো সঁচাকৈ বহুত ডাঙৰ কথা। আৰু খবৰটো মোক আমাৰ ভাৰপ্ৰাপ্ত শৈক্ষিক বিষয়া আমাৰ বিদ্যালয়ৰ বীৰেন্দ্ৰ কুমাৰ শৰ্মা ছাৰে আৰু লগতে CRDC মহোদয় প্ৰাঞ্জল ছাৰে জনাইছিলে। আৰু তাৰ কাৰণে মোৰ গাইড টিচাৰ ৰখা হৈছে অৰুণিমা মেমক, আৰু লগতে মোক কিছুসংখ্যক আমাৰ শিক্ষকসকলে মোক মানে বাটটো দেখুৱাই দিয়েছে যে এনেকৈ কৰিব লাগিব বা এনেকৈ কৰিব নালাগে তেনেকুৱাকে।
আমাৰ কামৰূপ জিলাৰ সংবাদদাতাই জনোৱা মতে এই কাৰ্যসূচীৰ বাবে উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলৰ ছাত্ৰী অৰ্পিতা দাসেও বাছনি লাভ কৰিছে। উল্লেখযোগ্য যে পূৰ্বে দলগত শিতানত দুবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰা কৃতি শিক্ষাৰ্থীগৰাকীয়ে প্ৰধানমন্ত্ৰীক সুধিবৰ বাবে ইতিমধ্যে প্ৰশ্ন সাজু কৰা বুলি প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে ৰাজ্যৰ কেইবাখনো জিলাত গাহৰি বিক্ৰীৰ ক্ষেত্ৰত আৰোপ কৰা নিষেধাজ্ঞা বাতিলৰ বাবে আজি সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। শেহতীয়াকৈ নিষেধাজ্ঞা বলবৎ হৈ থকা 7খন জিলাত গাহৰিৰ দেহত আফ্ৰিকান ছুৱাইন ফিভাৰৰ লক্ষণ চিনাক্ত নোহোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণৰ কথা বিবেচনা কৰিছে বুলি পশুপালন মন্ত্ৰী কৃষ্ণেন্দু পালে প্ৰকাশ কৰে। কালি ধেমাজিত এখন পৰ্যালোচনা বৈঠকত অংশ লোৱাৰ পাছত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে উল্লেখ কৰি কয় যে আফ্ৰিকান ছুৱাইন ফিভাৰৰ শেহতীয়া পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে মন্ত্ৰীগৰাকীয়ে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বিষয়া তথা চিকিৎসকসকলৰ সৈতে আলোচনা কৰিছে। ক্ষতিগ্ৰস্ত গাহৰি পালকসকলক পৰ্যায়ক্ৰমে ক্ষতিপূৰণ দিব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
ৰিভিউ মিটিং কৰিলোঁ আৰু বিশেষকৈ আফ্ৰিকান ছুৱাইন ফিভাৰৰ ইছ্যুটো এই প্ৰসংগটো লৈ আমি গোটেই অসমত পৰিক্ৰমা কৰি আছো আৰু আমি দেখিলোঁ যে লাষ্ট 1 মান্থ ইয়াত কোনো পজিটিভ কোনো কেছ নাই আৰু বহুতকেইটা ডিষ্ট্ৰিক্ট যিমান 7টা ডিষ্ট্ৰিক্টো আছিল এই 7টা ডিষ্ট্ৰিক্ট যে বেন কৰা আছিল তাতে কোনো পজিটিভ কেছ নাই লাষ্ট মানে কিমান দিনলৈকে। তো এই কাৰণে আমি ভাবিছো যে অহাকালি আমি এটা সিদ্ধান্ত লম আৰু ডিষ্ট্ৰিক্টৰ যিটো বেন এইটো খুব সোনকালে উদ্ধ কৰি দিয়া হ'ব। আমাৰ বহুত প্ৰগ্ৰেছিভ ফাৰ্মাৰ অৰ্গেনাইজড ফাৰ্মাৰ তেওঁলোকৰ যিমান লছ হৈছে এইটো আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট 50% আৰু ষ্টেট গভৰ্ণমেণ্ট 50% শ্বেয়াৰ 50-50 শ্বেয়াৰে এই কম্পেনচেশ্যনটো দিয়া হয়।
প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ নাম ভূমিকাত কৰা অভিনয়েৰে এটা যুগৰ সূচনা কৰা আইদেউ সন্দিকৈৰ কালি মৃত্যুবাৰ্ষিকী উপলক্ষে তেজপুৰত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত বিশিষ্ট অভিনেত্ৰী তথা নাট্যশিল্পী ডঃ জাহানাৰা বেগমক আইদেউ সন্দিকৈ সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে তেজপুৰৰ কেন্দ্ৰীয় কাৰ্যালয়ত আয়োজন কৰা অনুষ্ঠানত ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্ৰীগৰাকীক এই বঁটাৰে সন্মানিত কৰে। এই অনুষ্ঠানৰ অংশ হিচাপে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ তেজপুৰস্থিত মুখ্য কাৰ্যালয়ৰ সন্মুখত সংগঠনটোৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী সন্মানেৰে সন্মানিত ডঃ শীলা বৰঠাকুৰৰ এটা আৱক্ষ মূৰ্তি উন্মোচন কৰা হয়। এই অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ ডঃ ভুৱনেশ্বৰ চহৰীয়া, সাহিত্যিক সাংবাদিক অনুৰাধা শৰ্মাপূজাৰী আৰু আইদেউ সন্দিকৈ সোঁৱৰণী বঁটাপ্ৰাপক ডঃ জাহানাৰা বেগমে মহিয়সী অভিনেত্ৰী আইদেউ সন্দিকৈৰ জীৱন সন্দৰ্ভত আলোকপাত কৰে। উল্লেখযোগ্য যে ৰূপগড় জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিচালনাৰে 1935 চনত মুক্তিলাভ কৰা জয়মতী চলচ্চিত্ৰত অভিনয় কৰি এগৰাকী মহান নাৰীয়ে কুসংস্কাৰ অন্ধবিশ্বাসত বুৰ যোৱা সমাজখনক নতুন চিন্তা আৰু নতুন পথৰ সন্ধান দিছিল। অৱশ্যে তেওঁ সমকালীন সমাজৰ ৰোষৰ বলি হ'বলগীয়া হৈছিল। আকাশবাণী গুৱাহাটীৰ অহা শনিবাৰে নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ নতুন 125 দিনীয়া নিয়োগ নিশ্চিত আঁচনি সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা আৰু অসম ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ডঃ দেৱজিৎ মহন্তই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ পৰিকল্পনা বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। ডাঃ অমিতাভ চৌধুৰী স্মাৰক ন্যাসৰ উদ্যোগত কাইলৈ গুৱাহাটীৰ মাছখোৱা ITA কেন্দ্ৰত 60তম ডাঃ অমিতাভ চৌধুৰী স্মাৰক বক্তৃতাৰ আয়োজন কৰা হৈছে। বিয়লি 5 বজাত হ'বলগীয়া এই অনুষ্ঠানত দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অব মেডিকেল ছায়েন্স চমুকৈ এইমছৰ প্ৰাক্তন অধ্যাপক তথা বিভাগীয় মুৰববী পদ্মশ্ৰী সন্মানেৰে সন্মানিত ডাঃ ৰণদীপ গুলেৰিয়াই চিকিৎসা বিজ্ঞান আৰু কলাৰ ক্ষেত্ৰত ধাৰণা পৰিৱৰ্তন বিষয়ত বক্তৃতা দিব। উল্লেখযোগ্য যে পথ দুৰ্ঘটনাত মৃত্যু হোৱা হৃদ আৰু শল্য চিকিৎসা বিশেষজ্ঞ ডাঃ অমিতাভ চৌধুৰীৰ স্মৃতিত তেওঁৰ পৰিয়ালে প্ৰতিবছৰে এই বক্তৃতানুষ্ঠানৰ আয়োজন কৰি আহিছে। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চলিত 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ যোৱা নিশা লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত চতুৰ্থখন খেল ঘন কুঁৱলীৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয়। বহুবাৰ পৰ্যবেক্ষণৰ পাছত অৱশেষত আম্পায়াৰে খেলখন পৰিত্যক্ত ঘোষণা কৰিবলগীয়া হয়। ইয়াৰ ফলত শৃংখলাত ভাৰত পূৰ্বৰ দৰে 2-1 আগবাঢ়ি আছে। শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল কাইলৈ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত দাখিল হোৱা অভিযোগনামা আদালতত দাখিল কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়া বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দেশত পথ দুৰ্ঘটনাত মৃত্যুৰ হাৰ তুলনামূলকভাৱে হ্ৰাস পাইছে যদিও অসমত যোৱা 5 বছৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ৰাজ্যসভাত কালি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে সদনত দিয়া এটা তথ্যৰ বাতৰিক নিয়মীয়া বাৰ্তা কাকতে সবিস্তাৰে প্ৰকাশ কৰিছে। দেশৰ বীমা খণ্ডৰ বৃহৎ সংস্কাৰৰ লক্ষ্যৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি লোকসভাত উত্থাপন কৰা সবকা বীমা সবকী ৰক্ষা বিধেয়ক 2025 বিদেশী বিনিয়োগ আৰু দেশী বীমা কোম্পানীবোৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। এই বাতৰিটো দি আছাম ট্ৰিবিউন আৰু দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দুদিনীয়া ভ্ৰমণসূচীৰে অহা 20 ডিচেম্বৰত অসমলৈ আহিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই বাতৰিটো দৈনিক অসম আৰু দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অৰুণাচল প্ৰদেশৰ আঞ্জাওত সংঘটিত পথ দুৰ্ঘটনাত নিহত তিনিচুকীয়া জিলাৰ গেলাপুখুৰীৰ শ্ৰমিকসকলৰ পৰিয়ালক কালি সাক্ষাৎ কৰি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 5 লাখ টকাৰ এককালীন সাহায্য আগবঢ়োৱা বাতৰিটো দৈনিক অগ্ৰদূত, আমাৰ অসম আৰু নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
অসমৰ চাহ শ্ৰমিকক কাম কৰিবলৈ অৰুণাচললৈ লৈ যোৱাটো চিন্তনীয় বিষয় বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। শ্ৰমিকসকলক কোনোধৰণৰ অনুমতি নোহোৱাকৈ এনেদৰে লৈ যোৱা তথা সামাজিক নিৰাপত্তা নথকা ব্যৱস্থাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলিও তেওঁ কালি উল্লেখ কৰে। চাহ বাগানৰ পৰা মানৱ সৰবৰাহ কৰাৰ অভিযোগৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে যেতিয়া ঘৰৰ যুৱকজন কলৈ গৈছে সেয়া পৰিয়ালৰ লোকে জ্ঞাত হয় তেতিয়া তাক মানৱ সৰবৰাহৰ দৃষ্টিৰে চাব পৰা নাযায়। কোনোবাই প্ৰলোভন দিলেহে মানৱ সৰবৰাহ বুলি গণ্য কৰা হয়। অসমত ঔদ্যোগিকীকৰণৰ পৰিৱেশ সৃষ্টি হলেহে এই সমস্যাৰ অন্ত পৰিব আৰু চাহ শ্ৰমিকৰ সুৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ উল্লেখ কৰে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী আৱৰি থাকিব। অৱশ্যে পাছলৈ বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 27 ডিগ্ৰী আৰু সৰ্বনিম্ন 11 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ভাৰত বাংলাদেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ অৱনতিৰ পৰিপ্ৰেক্ষিতত থাকাৰ যমুনাত থকা ফিজে কাৰ্যালয় অনিৰ্দিষ্টকাললৈ বন্ধ ঘোষণা, অসমৰ সীমান্তৱৰ্তী অঞ্চলত বিশেষ সতৰ্কতা জাৰি, অসমত 5 বছৰত পথ দুৰ্ঘটনাত নিহত লোকৰ হাৰ 27.46% বৃদ্ধি, কৃষকৰ পৰা 10 লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত, প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীৰ বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন আৰু ঘন কুঁৱলীৰ বাবে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল পৰিত্যক্ত ঘোষণা।